হুছে ভাববাদী পুস্তক দ অধ্যায়। ইজৰাইলৰ পাপ আৰু বন্দিত্ব। ইজৰাইল এক লহপহীয়া দাক্ষালতা, তাত প্ৰচুৰ ফল ধৰে। তাৰ ফল যিমানেই বৃদ্ধি পালে সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নিৰ্মাণ কৰিলে। তেওঁ দেশৰ যিমানেই উন্নত হ'ল, তেওঁ নিজৰ পবিত্ৰ স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে। তাৰ লোকসকলৰ অন্তৰ প্ৰবঞ্চনাপূৰ্ণ, সেয়েহে এতিয়া তেওঁলোকে নিজৰ দুখৰ বোজা বব লাগিব। যিহুৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব, তেতিয়া তেওঁলোকে অৱশ্যেই ক'ব, আমি যিহুৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই। কিন্তু ৰজা থাকিলেও তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন? তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়। সেয়েহে পথাৰৰ মাটিৰ বি গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিব। চমৰীয়াত বসবাস কৰা লোকসকলে বৈত আবনৰ দামৰী মূৰ্তিৰ কাৰণে ভয়তে কঁপিছে, সেয়েহে তাৰ লোকসকলে হু কৰিব। সেইদৰে সেই মূৰ্তি পূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব, কাৰণ সেই মূৰ্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে। সেইটো অচুৰিয়ালৈ লৈ যোৱা হ'ব আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ'ব। ইফ্ৰইমীয়ে লাজ পাব, ইজৰাইলে কাঠৰ মূৰ্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ'ব। পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰীয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ'ব। বৈঠ আবনৰ পূজাৰ ওখ ঠাই মঠবোৰ, অৰ্থাৎ ইজৰাইলৰ পাপময় ঠাইবোৰ ধ্বংস হ'ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব। তেতিয়া তেওঁলোকে পৰ্বতবোৰক ক'ব, আমাক ঢাকি পেলোৱা। সৰু সৰু পাহাৰবোৰক ক'ব, আমাৰ ওপৰত পৰা। যিহুৱাই কৈছে, হে ইজৰাইল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা, পাপৰ মাজতেই তোমালোক থাকি গলা। গিবিয়াত যুদ্ধই জানো অধৰ্মচাৰীবোৰক লগ নাপাব। যেতিয়াই মোৰ ইচ্ছা হয় তেতিয়াই মই উচ্ছৃংখল লোকসকলক শাস্তি দিবলৈ আহিম। তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্ৰিত কৰা হ'ব। ইফ্ৰইম এক শিক্ষা পোৱা চেউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। মই তাইৰ সুন্দৰ ডিঙিত জুৱলি দিম, মই ইফ্ৰমীয়ৰ ওপৰত এক জুৱলি দিম। যিহুদাই নাঙল টানিব, জাকুবে নিজৰ কাৰণে মই টানিব। তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিঁচা, প্ৰেমৰ শস্য দোৱা, পতিত ভূমি চহুৱা, যিহুৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহুৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰ ৰূপ বৃষ্টি বৰষাব। কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, চলনাৰ ফল ভোগ কৰিলা। তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভৰসা কৰিছা, সেইকাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব। তোমালোকৰ সকলো দুৰ্গবোৰ বিনষ্ট হ'ব, যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈত আবেলক ধ্বংসৰ কৰিছিল। সেই সময়ত ল'ৰা ছোৱালীবোৰৰ সৈতে মাকসকলক আচাৰি চিৰাচিৰ কৰা হৈছিল। হে বৈত এল, তোমালোকলৈকো তেনেদৰে ঘটিব, কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হ'লে ইজৰাইলৰ ৰজাক সম্পূৰ্ণকৈ ধ্বংস কৰা হ'ব।